When someone is hurt in a truck accident, the one question everyone has is, why did this terrible collision happen? To answer that question takes an experienced team of lawyers and experts. Not everyone has this type of experience. At Colombo Law, we are truck injury lawyers. It's what we do every day. When someone is hurt by a truck, Colombo Law is the law firm people call to get answers. Hurt by a truck? Call Colombo Law.
Red FM Love Story. Love Story. RJ Pahir Huite. Superhits 93.5 Red FM ot khomoy hogol weekend special show Red FM Love Story. Aro eta notun love story loi moi pahi aku ebar apunar kakh sapiluhi. Aji jikhon story moi hatot tuli loisu, sei story ti pothiyaise Bharotiye. Teo likhise, "Namaskar pahiba, apunak egalman morom jasilu, iman sundor eta onusthan amak diyar babe. আপোনাৰ বিষয়ে কিনো ক'ম, মাতষাৰ শুনি থাকিলে শুনিয়ে থাকিব মন যায়। আপুনি আৰু ভিন্দু সদায় ভালে থাকক নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা কৰিম। সকলোৱে নিজ নিজৰ লাভ ষ্টৰী দিছে, ময়ো ভাবি আছিলোঁ বহুদিনৰ পৰা মোৰ সৰু ভাল লগা কাহিনীটো আগবঢ়াই দিম বুলি। সময় সুযোগ নোপোৱাৰ বাবে দিয়া হোৱা নাছিল। এতিয়া আহোঁ মোৰ ভাল লগা কাহিনীৰ মাজলৈ। মোৰ নাম ভাৰতী কলিতা আৰু মোৰ প্ৰিয়জনৰ নাম প্ৰশান্ত। আমি দুয়োজন ডিব্ৰুগড়ৰ নিবাসী। মই বৰ্তমান এগৰাকী ছাত্ৰী। মোৰ লাভ ষ্টৰীটোৰ নাম দিছোঁ, আজীৱন তোমাৰ কাষত ৰম। মোৰ লাভ ষ্টৰীটো অলপ দীঘলীয়া, মই আশা কৰিছোঁ পাহিবা আপুনি গ্ৰহণ কৰিব বুলি। কলেজৰ কৃষ্ণচূড়া জোপাৰ তলতে পাঁচ ছয়জনী ছোৱালীৰ হাঁহি ধেমালিৰ শব্দ। হাঁহি ধেমালিৰ মাজতো দুই এজনীয়ে ছেলফি মৰাত ব্যস্ত। কলেজৰ কৃষ্ণচূড়াৰ তলতে থকা গেটখনেৰে মই কলেজৰ পোচাকযোৰ পিন্ধি সোমাই আহিলোঁ। ইফালৰ পৰা কৃষ্ণচূড়াৰ তলতেই বহা মেলখনলৈ আকাংক্ষাই মোক হাত বাউলি দি মাতিলে। মই আহি মেলখনতে সোমাই পৰিলোঁ। হাঁহি ধেমালি আৰু কথাৰ মাজতে মাইনুৱে মোক ক'লে,
হয় ভাৰতী,
ঐ
কন্যা, তোক বস্তু এটা দেখুৱাম, চাবি?
কি
আগতে ক, চাবিনে নাই?
আৰে কি বস্তু,
এ চাবিনে নাই ক,
দেখা
থেন্তে ৰে।
কোন হয়?
মোৰ দাদা।
অ, তো
হেণ্ডছম না?
ঠিকে আৰু, মানে
এক্সকিউজ মি, হেণ্ডছম
হয় দে, হেণ্ডছমে হয়, বাট মোক কেলে দেখাই আছ?
কথা পাতিবি?
মই কিয় কথা পাতিম?
পাত না প্লিজ।
আরে
প্লিজ পাত না, পাত না প্লিজ, প্লিজ কথা পাত, মই তোক নাম্বারটো দি আছো, প্লিজ
নাম্বারটো দি আছো, কথা নাই বতৰা নাই,
পাত না, পাত না প্লিজ,
কি
প্লিজ পাত না, পাত না, বিৰাত ভাল মোৰ দাদা, তো কথা তো ইনে হাই হেলো কৰ।
আরে
প্লিজ পাত না, নহলে মই তোৰ লগত ফ্ৰেণ্ডশ্বিপ ভাঙি দিম, পাত না।
ফ্ৰাম ইমান কামুৰি জনি হব দে,
পাতিবি তো?
অ হব,
প্ৰমিছ।
ও ফ্ৰাম পাতিম তোৰ দাদাৰ লগত,
হোৱাটছএপত নাম্বাৰটো দি আছো,
পাবল এতিয়া ক্লাছ আছে পলিটিকেল ছায়েন্সৰ,
আগতে ক পাতিম বুলি,
হেই ইজনী
ক পাতিম বুলি, প্ৰমিছ,
প্ৰমিছ,
আকবাল দিলো নাম্বাৰটো হোৱাটছএপত,
হ'ব দে চাই দে।
তেতিয়া সময় আছিল 10:30, কলেজৰ ৰাজনীতি বিজ্ঞানৰ ক্লাছ কৰিবলৈ গোটেই কেইজনী গেলাৰী 4 পালোগৈ। কলেজৰ প্ৰতিটো দিন হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰিলোঁ। কলেজ ছুটী সময় আছিল 3:30 বজাত। আকাংক্ষা নিজ ঘৰৰ দিশে ৰাওনা হ'ল আৰু মই নিজ ঘৰৰ দিশে। চ' আজি আমি শুনি গৈ থাকিম ভাৰতীৰ ষ্টৰী, আজীৱন তোমাৰ কাষত ৰম। আগলৈ কি হয় জানিবলৈ শুনি থাকক এন ৰেড এফ এম, বজাতে ৰহ।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ ভাৰতীৰ ষ্টৰী, আজীৱন তোমাৰ কাষত ৰম। আগলৈ তেওঁ লিখিছে, যাওঁতে নিজৰ কলেজখনৰ ইউনিফৰ্ম পিন্ধা ছোৱালীকেইজনীলৈ চাই গৈ থাকিলোঁ। সেইদিনা ৰাতি মই কৰোঁ নকৰোঁ ভাৱেৰে মাইনুৰ ককায়েকক, মানে প্ৰশান্ত দাক, হোৱাটছএপত এটা মেছেজ দিলোঁ, হাই বুলি। বহু পৰৰ পিছত তেওঁৰ ফালৰ পৰা সঁহাৰি আহিল হেল্ল' বুলি। সেয়াই চাগে মোৰ আৰু তেওঁৰ প্ৰথম চিনাকি। তেখেতৰ হোৱাটছএপত থকা ডিপিখন খুব ভয় লগা আছিল। এটা ক'লা ৰঙৰ জেকেট, নীলা ৰঙৰ আচাচ শ্বাৰ্ট, হাতত চাহৰ কাপ এটা লৈ এখন ফটো দেখি মোৰ খঙৰ লগতে ভয়ো উঠিছিল, মোৰ খঙৰ লগতে ভয়ো লাগিছিল। মোৰ তেখেতৰ লগত কথা পতাৰ কোনো ইচ্ছা নাছিল, কিন্তু মাইনুৰ ককায়েক বুলি ইগনোৰ কৰিব পৰা নাছিলোঁ মই। মোৰ সমস্ত মন মগজুত এটা কথাই চলি আছিল, প্ৰশান্ত দাস আগে খুব খঙাল আৰু অহংকাৰী, কিন্তু তাৰপিছতো মই যেন তেওঁক ফোনটো লগালোঁ।
হেল্ল'
হেল্ল' প্ৰশান্ত দা হয় নেকি?
হেল্ল' নাম্বাৰটো ক'ত পালা?
মই মানে বুলি কৈ ভয়তে ফোনটো খৰধৰকৈ কাটি দিলোঁ। আকৌ মাইনুৰ কথা ভাবি আকৌ ফোনটো কৰিলোঁ।
হেল্ল'
হেল্ল' প্ৰশান্ত দা হয়নে?
অঁ হয়, কৈ আছিলো ন হয় বুলি।
অঁ হেৰি, এই আপোনাৰ ভণ্টি মাইনু যে, তাইয়ে নাম্বাৰটো দিছিলে আপোনাৰ, মানে
কিয় বা?
নহয় মানে মই তাইৰ একচুৱেলি ফ্ৰেণ্ড হয় ভাৰতী।
আচ্ছা,
তো আপোনাৰ নাম্বাৰটো দিছিলে তাই।
অঁ হ'ব বাৰু, দিয়া, পাছত কথা পাতিম ন, মই এতিয়া কিবা কামত ব্যস্ত আছোঁ, দেই।
কথাষাৰ কৈ তেওঁ ফোনটো কাটি দিলে। বাপ ৰে, মানুহ বাৰু এনেকুৱা ধৰণৰ থাকেনে? নম্বৰটো ল'লোৱে বাৰু তেওঁৰ ভনীয়েকৰ পৰা, ইমান একেবাৰে এনেকৈ কোনে কথা পাতে? মোৰ বিৰাট খং উঠিছিল, কি অদ্ভুত ধৰণৰ মানুহ। মই ভাবিলোঁ কাইলৈ গৈ মাইনুক কথাখিনি ক'ম, তাৰপিছত আকৌ ভাবিলোঁ নাই, মাইনুৱে বেয়া পাব, কি বুলিনো ক'ম। কিন্তু এনেকৈ মানুহৰ লগত কথা পাতে বুলি মই কেতিয়াও ভবা নাছিলোঁ। তাৰপিছত নিজেই ঠিক কৰিলোঁ আৰু তেওঁৰ লগত কেতিয়াও কথাই নাপাতোঁ। মই বেৰত ওলমাই থোৱা ঘড়ীটোলৈ চালোঁ, প্ৰায় ডেৰ বাজিল। ইমান দেৰি হ'ল বুলি ভাবি লগালগ শুবলৈ ষ্টাৰ্ট কৰিলোঁ। মই পাকঘৰত গৈ পানী এগিলাচ খাই নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় ল'বলৈ নিজ বিচনাখনতেই শুই পৰিলোঁ। ছ' ভাৰতীক তাইৰ ফ্ৰেণ্ড মাইনুৱে ককায়েকৰ নম্বৰটো দিছে। বাট দেট ৱাজ নট নেচেচেৰী যে আপুনি ফোনটো কৰিবই লাগিব। কিন্তু মাইনুৱে চিঠিখনত এনেকৈ লিখিছে এজ ইফ শ্বি ৱাজ নট ইণ্টাৰেষ্টেড, বাট ষ্টিল তেওঁ ফোনটো কৰিলে। নকৰিলেও হ'ল হয়, বাট তথাপিও ফোনটো কৰিলে। এতিয়া আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড এফ এম বজাতে ৰহক।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ ভাৰতীৰ লাভ ষ্টৰী, আজীৱন তোমাৰ কাষত ৰ। আগলৈ তেওঁ লিখিছে, পুৱাৰ সৰুজ আহি চোতালত দেখা দিলে, ইফালে আকৌ মই শুয়ে উঠা নাই, মোক মায়ে চিঞৰি আছিল, বেটি 8 বাজিল, কলেজ নোযোৱা নেকি, উঠা, ইমান দেৰিলৈকে ছোৱালী মানুহ শুই নাথাকে নহয়। মাৰ কথা শুনি মই একে জাপত উঠিলোঁ, ব্ৰাছডাল আৰু গা ধুবলৈ কাপোৰ লৈ দমকলৰ ওচৰ পালোঁগৈ। মায়ে বাঢ়ি থোৱা ভাত কাণে মুখে গুজি কলেজৰ পোছাকযোৰ পিন্ধি হাতত মোবাইল ফোনটো লৈ মাক মাতষাৰ লগাই ঘৰৰ পৰা ৰাওনা হ'লোঁ। সেইদিনা ৰাজনীতি বিজ্ঞানৰ ক্লাছ 1 আছিল। মোক মাইনুজনীয়ে আহিয়েই হাঁহি এটা মাৰি ক'লে,
মানে তোক এটা কথা ক, তই বেয়া নাপাবি, আকৌ
নাপাওঁ ক,
দাদা অকমান অহংকাৰী নি,
কেলেকলি বাৰু,
মানে কিবা অদ্ভুত যেন লাগিল মোৰ মানুহজন।
নহয় নহয় দাদা, অহংকাৰী অদ্ভুত নহয়, দাদা আচলতে ছোৱালীৰ লগত বেছি কথা নাপাতে যে, সেইকাৰণে চাগে এনেকুৱা হ'ল, বেয়া পালি চাগে ন?
বেয়া নহয়, তেনেকৈ আৰু কথা পাতেনে কোনোবাই।
নহয় নহয়, বুজিছোঁ বুজিছোঁ, মই তোৰ কথাটো বুজিছোঁ, দাদা একদম অহংকাৰী নহয়, আচলতে কাৰো লগত তেনেকৈ কথা নাপাতে যে, ছোৱালীৰ লগত বিশেষকৈ, সেইকাৰণে চাগে অকণমান তেওঁ অপ্ৰস্তুত হৈ গৈছে। একো নহয়, মই কম দে দাদাক, বুঝছ,
হ'ব, একো ক'ব নালাগে,
কৈ দিম দে,
নালাগে,
বল এতিয়া ক্লাছ কৰো, কিন্তু মই দাদাক ক'ম,
নালাগে,
কমে
না, যাও বল,
আই সোৱেৰ, ৰ তুমি দৌৰিছ কিয়, কমে দাদা,
বল বল।
তেনেকৈ আমি ক্লাছ কৰিবলৈ গ'লো আৰু সময়বোৰ পাৰ হৈ গৈ থাকিল। ছ' ভাৰতীয়ে তাইৰ মনৰ কথাখিনি মাইনুৰ আগত শ্বেয়াৰ কৰিলে। ৱেল, মই এতিয়াও বুজি পোৱা নাই যে হোৱাই ইট ৱাজ মেণ্ডেটৰী টু টক টু হাৰ ব্ৰাদাৰ, বাট এনিৱে আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড এফ এম বজাতে ৰহক।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক, আৰু শ্ব' চলি আছে ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ প্ৰশান্ত আৰু ভাৰতীৰ ষ্টৰী, আজীৱন তোমাৰ কাষত ৰং। আগলৈ তেওঁ লিখিছে, সময়ৰ লগত তেওঁৰ আৰু মোৰ এক সম্পৰ্ক গঢ় ল'লে আৰু সেয়া আছিলে বন্ধুত্বৰ সম্পৰ্ক। নিতৌ আমাৰ মাজত মোবাইলৰ জৰিয়তে সংযোগ হৈ থাকে। ইতিমধ্যে মোৰ বুজিবলৈ বাকী নাই তেওঁ যে এজন অহংকাৰী ব্যক্তি নহয়, তেওঁ এজন খুব সহজ সৰল মনৰ এজন ডেকা ল'ৰা। মই আগতে এনেকৈ কেতিয়াও কোনো ল'ৰাৰ কাষ চপা নাই। তেওঁ এজন খুব মৰমীয়াল ব্যক্তি বুলি জানি মই তেওঁৰ সৈতে বন্ধুত্বৰ সম্পৰ্কত আছিলোঁ। মোৰ বাবে তেওঁ এজন ভাল বন্ধু হৈ পৰিলে। মই মাইনুৱে কোৱা কথাষাৰ তেতিয়া লক্ষ্য কৰিলোঁ, প্ৰশান্ত দা কোনো অহংকাৰী অথবা খঙাল ব্যক্তি নহয়, অথচ এজন পুৰুষৰ যিবোৰ চৰিত্ৰ থাকিব লাগে সকলোবোৰ চৰিত্ৰ তেওঁৰ লগতে আছিল। মানুহজন অদ্ভুত নহয়, তেওঁৰ মন আটাইতকৈ বহুত বেলেগ। তেওঁ খুব কম কথা কয়, কিন্তু যিবোৰ কয় 100% কাৰেক্ট। তেওঁৰ মুখত হাঁহি নথকা নহয়,
তেওঁ মনৰ মাজতে হাঁহে। আনতকৈ খুব পৃথক মানুহজন, তেওঁৰ প্ৰতিটো কথা খুব সুন্দৰকৈ বুজাই কয়। ধন্যবাদ থাকিল আপোনালৈ ইমান সুন্দৰভাৱে কথাবোৰ মোক বুজাই দিয়াৰ বাবে। সেইদিনা তেওঁৰ লগত ফোনত কথা পাতি থাকোঁতেই মই তেওঁক এটা কথা সুধিলোঁ।
অফিচত তেনেকৈ থকা হয়, তাৰপিছতে তাত কিবা কিবি খালোঁ, আহি ঘৰত বনালে বনালে নবনালে।
আজি ময়ো খালোঁ, ম'ম' খালোঁ, ইমান টেষ্টি আছিলে।
বঢ়িয়া।
শুনক না, এটা কথা সোধোঁ।
কি?
আপুনি যে বাহিৰত থাকে, মানে ঘৰলৈ মনত নপৰে নেকি?
কিয় নপৰিব?
নহয় মানে সুধিছোঁ আৰু, মানে একো নকয়ে যে।
পৰে, মাৰ হাতৰ ভাত গৰালে মনত পৰে, দেউতাৰ মৰম লগা মাত খাৰলৈ মনত পৰে, ভণ্টিৰ খংবোৰলৈ মনত পৰে, ভাইটিহঁতৰ লগত চুপুদা চুপুদিবোৰ মনত পৰে, গাঁৱৰ সেই কেঁচা আলিবাটলৈ মনত পৰে, পথাৰখনলৈ মনত পৰে, ৰাতিপুৱা চৰাই চিৰিকটিয়ে জগোৱা সেই মমেণ্টবোৰলৈ মনত পৰে, বহুত মনত পৰে। কি হ'ল কুৱেশ্যন বেংক, এইবোৰ কৈ থাকিলে ৰাতিপুৱাই যাব, শুবলৈ হোৱা নাই। আচলতে কি জানা,
কি
আমি যে ল'ৰাবোৰ বহুত ত্যাগ কৰিব লাগে, গম পোৱা? এই গোটেইবোৰ বস্তু কিয় ত্যাগ কৰোঁ গম পোৱা? অকল নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ ভৱিষ্যতটোৰ কাৰণে, ঘৰখনৰ কাৰণে।
হয় বাৰু,
হ'ব, এতিয়া শুই থাকা, টোপনি ক্ষতি কৰিব নালাগে।
ঠিক আছে, গুড নাইট।
ঠিক আছে, গুড নাইট।
তেনেকৈ আমাৰ কথা বতৰা চলি থাকিল। চ' প্ৰশান্ত আৰু ভাৰতীৰ মাজত এটা ফ্ৰেণ্ডশ্বিপৰ বণ্ড গঢ়ি উঠিছে, আৰু ভাৰতীয়ে যিটো ফাৰ্ষ্ট ইম্প্ৰেশ্যন লৈছিলে সেই ইম্প্ৰেশ্যনটো কিন্তু ভুল আছিলে। ৱেল, সেইকাৰণে মই কওঁ যে কেতিয়াও মানুহক লগ নোপোৱাকৈ এটা ৰিলেশ্যনশ্বিপত সোমাই নপৰিব। ভাৰতীয়ে প্ৰশান্তক লগ পোৱা নাছিল, ফোনৰ জৰিয়তে কথা পাতিছিল আৰু তেওঁ কিছুমান কথা এজিউম কৰি লৈছিলে। কিন্তু যেতিয়া মানুহজনক আপুনি লগ পাব, তেতিয়া বহুত বস্তু চেঞ্জ হৈ যায়। তেওঁৰ বিহেভিয়াৰ, তেওঁৰ এটিটিউড, তেওঁ কেনেকৈ কথা কয়, তেওঁৰ পাৰ্চনেলিটি, এই আটাইবোৰ বস্তু মেটাৰ কৰে। যেতিয়া আপুনি কাৰোবাক লাইফ পাৰ্টনাৰ হিচাপে বিচাৰে, তেওঁৰ ব্যৱহাৰ, আনৰ প্ৰতি তেওঁৰ ব্যৱহাৰ, তেওঁ সমাজত কেনেকৈ থাকে, তেওঁৰ ধৰণ, তেওঁৰ খোজ কাটল, এই সব বস্তুবোৰ আপুনি ফোনত কেতিয়াও গম নাপায়, সন্মুখতহে মানুহজনক গম পাব। আৰু বিশেষকৈ যেতিয়া আপুনি ক'ৰবাত ফুৰিবলৈ যায়, সেই ফুৰাৰ ছিটুৱেশ্যনত আটাইতকৈ বেছি আপুনি আপোনাৰ মানুহজন বা মানুহজনীক জাজ কৰিব পাৰিব, যে তেওঁ ছিটুৱেশ্যনবোৰত কেনেকৈ হেণ্ডেল কৰে, পাব্লিক প্লেচত কেনেকৈ হেণ্ডেল কৰে। কাৰণ যেতিয়া ফুৰিবলৈ যায়, বহু ধৰণৰ ছিটুৱেশ্যন আৰু চাৰ্কামষ্টেঞ্চেছ আহে, আৰু তেনেকুৱা পৰিস্থিতিত আপোনাৰ পাৰ্টনাৰে কেনেকৈ সেই ছিটুৱেশ্যনটো হেণ্ডেল কৰে বা বিহেভ কৰে, তেতিয়া আপুনি গম পায় যে সেই মানুহজন বা মানুহজনী আপোনাৰ কাৰণে বা আপুনি মনে বিচৰাৰ দৰে হয়নে নহয়। চ' প্লিজ লগ ধৰিব, লগ নধৰাকৈ কোনো ধৰণৰ সম্পৰ্কত সোমাই নপৰিব। ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি ভাৰতীৰ ষ্টৰী, আজীৱন তোমাৰ কাষত ৰম। আগলৈ তেওঁ লিখিছে, তেনেকৈ আমাৰ কথা বতৰাবোৰ চলি থাকিল, পৰীক্ষাও ওচৰ পালেহি মোৰ। মই পঢ়া শুনাত সময় দিবলগীয়া হোৱাত প্ৰশান্ত দাৰ লগত কথা অলপ কমি গ'ল, আমাৰ দুয়োৰে কথা বতৰা স্থগিত হ'ল, মোৰো সময় তাকৰ হৈ পৰিল। কলেজৰ পৰা ঘৰ, ঘৰৰ পৰা টিউশ্যন, আকৌ ৰাতি আহি পঢ়াত বহিব লাগে। মই তেওঁৰ নামটো পাহৰিয়ে পেলালোঁ সময়ৰ মেৰপাকত সোমাই। নিজৰ লগতে মই ব্যস্ত হৈ পৰিলোঁ। ইফালে মোৰ পৰীক্ষাৰ উমান পাই তেওঁ মোক ফোন কৰিবলৈ বাদেই দিলে, তাৰ বাবে মোৰ অসুবিধা হ'ব বুলি মেছেজ কৰিবলৈও এৰিলে। সেইবোৰ নিজ পথেৰে গৈ থাকিল, বুৱতী সুতিৰ লগত সময় পাৰ হ'লগৈ। ইফালে মাইনুজনী মই পঢ়া কলেজখন এৰি গাঁৱৰে এখন কলেজত নাম লগাই ল'লে, তাইৰ হেনো অসুবিধা হয় অহা যোৱা কৰোঁতে। মোৰ আৰু মাইনুৰ সম্পৰ্ক প্ৰায় নাইকিয়া হৈ পৰিলে, কলেজ সলনি হোৱাৰ লগে লগে সম্পৰ্কবোৰ প্ৰায় শেষ হ'বলৈ ধৰিলে, সকলোবোৰ নিজক লৈ ব্যস্ত হৈ পৰিল। ঘণ্টাৰ পিছত ঘণ্টা, সময়ৰ পিছত সময় পাৰ হৈ গৈ থাকিল, মাথো থাকি গ'ল স্মৃতিবোৰ, ঘড়ীৰ কাঁটাডালো মাথো ঘূৰি থাকিল, কাৰোবাৰ বাবে ৰ'বলৈ সময় নাই। ৰাতিপুৱা এক অনুপম পৰিৱেশ, সৰি পৰা শেৱালিৰ সুবাস, দেৱদাৰু ফুলৰ সুবাস বিয়পি আছে গোটেই কলেজখনত, সেউজীয়া হৈ আছে খেলপথাৰখন, কলেজত ছাত্ৰ ছাত্ৰীৰ ভিৰৰ সমাগম, প্ৰতিজন শিক্ষাৰ্থীৰ মুখত আলফুলীয়া হাঁহিৰ ঢৌ। আকাংক্ষা সেইদিনা খুব সোনকালে কলেজ আহি পালে, তেতিয়া সময় আছিল 9:45। আকাংক্ষাই মোক ক'লে, ও মই তোমাকে বিচাৰি আছিলোঁ জানা ভাৰতী।
কোৱাচোন,
একদম বিজি নেকি তুমি? ক্লাছটো নাই এতিয়া ন?
ক্লাছ বাৰু নাই, অকণমান কাম আছিলে, কিন্তু কোৱাচোন।
মোৰ লগত এঠাইলৈ যাব পাৰিবা, মেডিকেল যাব পাৰিবা, মোৰ ওচৰৰে বা এজনীৰ ছোৱালীজনী আচলতে গা ভাল নহয়, এডমিট হৈছে, খবৰ ল'ব যাব লাগে, মোৰ কোনো লগ নাই, বোলা না প্লিজ।
অ'কে অ'কে, বোলা বোলা, হ'ব পৰা, মোৰ কামখিনি পিছতো কৰি ল'ব পাৰিম।
বেয়া নোপোৱাটো?
নাই নাই, কেলৈ বেয়া পাম, বোলা।
ঠিক আছে বোলা। আৰু ফাইনেলি মই আৰু আকাংক্ষা যাবলৈ ওলালোঁ। ঠিক যাবলৈ ওলাওঁতেই কলেজৰ গেটখনৰ পৰা সোমাই আহিল লক্ষ্মী। গোটেইকেইজনীয়ে ফাইনেলি মেডিকেলৰ ফালে ৰাওনা হ'লোঁ। চ' এতিয়া ভাৰতী গ'ল মেডিকেললৈ, কাৰোবাক লগ ধৰিব। ছোৱালী কি হয় জানিবলৈ অপেক্ষা কৰক এন ৰেড এফ এম বজাত ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শুনি আছোঁ আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ ভাৰতীয় ষ্টৰী, আজীৱন তোমাৰ কাষত ৰম। আগলৈ তেওঁ লিখিছে, মেডিকেলৰ বাকৰি পালোঁ আমি তিনিওজনী। আকাংক্ষাৰ ভাগিন ছোৱালীক চাবলৈ গোটেইকেইজনী সোমাই গ'লোঁ মেডিকেলৰ ভিতৰত। মই মূৰ তুলি দেখিলোঁ এখন চিনাকি মুখমণ্ডল মোৰ চকুৰ আগত, ফটোত দেখা ধৰণে খঙাল মুখমণ্ডল। সেইদিনা আকৌ প্ৰশান্ত নামটো মোৰ মনলৈ অহা নাছিল। সেই চিনাকি মুখমণ্ডল গৰাকী অন্য কোনো নহয়, মাইনুৰ ককায়েক অৰ্থাৎ প্ৰশান্ত দা আছিল, যাৰ সৈতে মই প্ৰায়ে মেছেজত ফোনত কথা পাতিছিলোঁ, যিজনে প্ৰায়ে কথাবোৰ বুজাই কৈছিল। কিন্তু মই সেইদিনা তেওঁক প্ৰথমবাৰ দেখা পালোঁ। মাতিম বুলি ভাবিও কিয় জানো মোৰ তেওঁক মাতিবলৈ সাহস হোৱা নাছিল। মোৰ বাৰু তেওঁক মাতিবলৈ সাহস নাছিল, কিন্তু তেওঁৰ সাহস নাছিল নে লাজ লাগিছিল নে তেওঁ অভিমান কৰিছিল। আকাংক্ষাই ভাগিন ছোৱালীজনীক চালে আৰু তিনিওজনী সকলোকে মাত লগাই যাবলৈ ওলাই আহিলোঁ। সেইখিনি সময়তে পিছফালৰ পৰা প্ৰশান্ত দাই মোক মাতিলে।
ভাৰতী!
অঁ প্ৰশান্ত দা,
কি খবৰ?
ভালেই, আপোনাৰ?
আছোঁ আৰু। তুমি চাগে মোক বেয়া পাই আছা ন?
কিয় বেয়া, কিয় পাম আকৌ?
বাৰু ঘৰত ভাল চবৰে?
ভালে, আপোনালোকৰ?
আছোঁ আৰু, চব ঠিকে আছে।
অঁ পিছে আপুনি কেতিয়া আহিলে?
12 দিন হৈছে আহি পাইছোঁ।
অঁ কেইদিনমান থাকিবনে?
আছোঁ 19 দিনমান।
অঁ
আৰু তোমাৰ পঢ়া শুনা?
চলি আছে বাৰু। প্ৰশান্ত দা, লগ পাই ভাল লাগিল, আহোঁ দিয়ক।
ঠিক আছে।
আমি তিনিওজনী উভতি আহিলোঁ, কিন্তু তেওঁ আমি আৰ নোহোৱালৈকে চায়ে থাকিল। মই এবাৰ উভতি চাই দেখোঁ তেওঁ চায়ে আছে। তিনিওজনী সেইদিনা আৰু কলেজ নগ'লোঁ। আকাংক্ষা লক্ষ্মী নিজ ঘৰত গ'ল আৰু মই নিজ ঘৰলৈ। চ' বহুত মাহৰ পিছত ভাৰতী আৰু প্ৰশান্ত লগ পালে। ৱেল, যাৰ লগত প্ৰশান্তৰ মানে কথা হৈ থাকিছিল ভাৰতীৰ, পৰীক্ষাৰ বাবে অফক'ৰ্ছ গেপ এটা আহি গৈছিল, কিন্তু হঠাতেই মেডিকেলত লগ পালে তেওঁক আকৌ। চ' ইজ দিছ আনাদাৰ বিগিনিং? জানিবলৈ অপেক্ষা কৰক এন ৰেড এফ এম বজাতে ৰহো।
Red FM Love Story, Love Story, RJ Pahir Hoite,
Super Hits 93.5 Red FM on Mahasabhanar Khudu Pahi and welcome back to Weekend Special Show Red FM Love Story. Aji huni aso, Bharati story, aji bon tumar kakhat rom. Agalo chali kise, rati sare antman bazad, phone to bhaji uthil. Prakhanto dai mok WhatsApp ad dhanyo bad buli message dise. Moi assorid holu. Aro moi logalog tiyog reply dilu je kiyo dhanyo bad goise. মই আজি মেডিকেল অহাৰ বাবে তেওঁ মোক ধন্যবাদ জনাইছে, ময়ো ৱেলকাম বুলি ক'লোঁ। তেওঁ পুনৰবাৰ ধন্যবাদ ক'লে, মই আকৌ এবাৰ তেওঁক ৱেলকাম বুলি ক'লোঁ। তেনেকৈ আকৌ আৰম্ভ হ'ল আমাৰ কথা বতৰা। 22 মে'ত তেওঁ মোক ভাল পাওঁ বুলি কৈ দিলে। আপোনাৰ হাঁহি উঠিব পাৰিবা, ভালপোৱাৰ প্ৰস্তাৱ দিয়া ধৰণটোও দেখি তেওঁ কৈছিল,
কিয় জানো তোমাক লগ পাই এনেকুৱা লাগিলে যে তুমি কিবা এটা বেয়া পাই আছা নে এইটো অভিমান, মই এইটো বুজি পোৱা নাই।
বেয়া কিয় পাম বাৰু, আপুনিয়ে দেখোন কৈছিলে পঢ়া শুনা কৰা, পৰীক্ষা আহিছে, চ' কৰিলোঁ।
ইমান কথা শুনা মোৰ, ঠিকে আছে বাৰু, চোৱা কোৱা।
একো নাই, কওক আপুনি।
শুনাচোন কথা এটা, এই মই এইবোৰ টিনেজাৰ ল'ৰাবোৰৰ দৰে কিবা কিবি, মই তোমাক ভাল পাওঁ, তোমাক নাপালে মৰি যাম বা কিবা কিবি এইবোৰ কৈ থাকিব নোৱাৰোঁ, মই তেনেকুৱা মানুহো নহয়। মোক পৰা জীৱনত যদি পাপ কিবা এটা পাবা, সেইটো বিশ্বাস, ৰেচপেক্ট, ট্ৰাষ্ট, সেইকেইটাই পাবা। কিন্তু মেইন কথাটো হ'ল মই তোমাক ভাল পাওঁ, আৰু তুমি যদি মোৰ লগত থাকিব পাৰিম বুলি ভাবিছা বা বিচাৰা, তেন্তে এয়া আৰু ভাবি চাবা। আৰু কি ক'ব পাৰিম, সেয়া বেংগালোৰত থাকোঁ, দূৰত থাকোঁ, বিশ্বাস দূৰত থাকিও ইমানখিনি দিব পাৰিম তোমাক, মই জানো। বাকী তুমি ভাবি চাবা।
তেওঁ যেতিয়া মোক ভাল পোৱাৰ প্ৰস্তাৱ দিলে মই গ্ৰহণ কৰা নাছিলোঁ, কিন্তু নাকচো কৰা নাছিলোঁ, এটা ভাল সময়ৰ অপেক্ষাত আছিলোঁ। প্ৰায় এমাহৰ পাছত উত্তৰত মই হয় বুলি দিলোঁ। কিন্তু তেওঁ ডিব্ৰুগড় এৰি বাংগালোৰ গুচি গ'ল সেয়া মই গমেই পোৱা নাছিলোঁ। তেনেকৈ আমি এটা পবিত্ৰ সম্পৰ্কত বান্ধ খালোঁ। যিহেতু তেওঁ মোৰ লগৰজনীৰ ককায়েক, সেইবাবে এতিয়াও মই তেওঁক দা বুলিয়ে সম্বোধন কৰোঁ। লগৰবোৰে কেতিয়াবা খুব জোকায়। আমি প্ৰায় দুবছৰৰ পিছত লগ হ'লোঁ। ইমান দিনে দূৰত থকাৰ অনুভৱ আমি কৰাই নাছিলোঁ। আচলতে তেওঁ মোক উপলব্ধি কৰিবই দিয়া নাছিল যে আমি আঁতৰত থাকিছিলোঁ। প্ৰতিটো পল দূৰত থাকিও মোক বহুত ছাপৰ্ট কৰে, তেওঁ বহুত মৰম কৰে। মই দুখত থাকিলেও ভিডিঅ' কল কৰি জোকাই থাকে, মুঠৰ ওপৰত মোক দুখত থাকিবলৈ নিদিয়ে পাহিবা। চ' ভাৰতী আৰু প্ৰশান্ত এটা সম্পৰ্কত সোমাই পৰিলে। আৰু এটা কথা গম পাইছোঁ যে প্ৰশান্ত ল'ৰাজন একদম চিধা চাধা, একদম চিম্পল, ডিৰেক্ট, কোনো ধৰণৰ মেৰ পাক লগাই কথা নাপাতে। চিম্পল, ছেটল, ৱেল বিহেভড, ইণ্ডিপেণ্ডেণ্ট, আৰু জানে যে তেওঁ কি বিচাৰে। তেওঁ ভাৰতীক বিচাৰিছে, গতিকে ডিৰেক্টলি তেওঁ প্ৰপ'জ দিছে। ভাৰতীয়ে প্ৰপ'জেল একচেপ্ট কৰিছে আৰু এতিয়া তেওঁলোক এটা সুন্দৰ ৰিলেশ্যনশ্বিপত সোমাই পৰিছে। চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক। এণ্ড ৰেড এফ এম বজাতে ৰহো।
Red FM Love Story, Love Story, RJ Pahir Hoite.
Welcome back. Show soli as a weekend special Red FM Love Story. Moi sapnar hoite pahi. Aji huni asu Bharati story. Hajibon tumar ka khatram. Agule te likhise. Ei bosor 2021 sonor 12 aprilot ami log holu. Teo ekebare Dibrugarh gusi ahile. Khosa ko pahiba. Teo khub bhal. Teor sei guntur babe moi teok bahut beshi bhal pao. Aru eta kotha, মই কেতিয়াবা অনুভৱবোৰক কবিতাৰ আকাৰ দিম। তেওঁ কবিতা ভাল নাপায়, কিন্তু মোৰ প্ৰতিটো কবিতা পঢ়ে। এতিয়া সময়বোৰ আমাৰ। মই দুখ কৰিলে তেওঁক কাষত পাওঁ। মোৰ সাধাৰণ জ্বৰ হ'লেও তেওঁ আহি ঘৰ পায়হি। কি বুলি তেওঁৰ বিষয়ে লিখিম? এতিয়া আমাৰ সম্পৰ্ক 2 বছৰ 4 মাহ হ'ল। ভগৱানক প্ৰাৰ্থনা কৰিব পাৰিবা আমাৰ সম্পৰ্ক যাতে পূৰ্ণ হয়। আমি 12 এপ্ৰিল লগ পোৱাৰ দিনা মই এটা কবিতা লিখি ৰাখিছিলোঁ, তাকে আপোনাৰ মুখেৰে পাঠ কৰি তেওঁক উপহাৰ দিব বিচাৰিছোঁ। তেওঁৰ চকুজুৰি ভাবিছিলোঁ তেওঁৰ চকুত চকু নপৰক বুলি, ভবামতে নহ'ল। বহুপৰা তেওঁৰ চকুজুৰিত ডুব গৈছিলোঁ, নোৱাৰিলোঁ। তেওঁৰ চকুলৈ নোচোৱাকৈ থাকিব নোৱাৰিলোঁ চম্ভালি ৰাখিবলৈ মনটো। তেওঁৰ চকুত চকু থৈ কৈ পেলালোঁ 2 বছৰে নোকোৱা বহু কথা। বুকুখনত কঁপনি, ওঠজুৰিত লাজুক লাজুক ভাৱ, ঠিক জোনবাইটোৰ দৰে তেওঁৰ দুচকুত ভাহি আহিছিল মোলৈ থকা উজুত মৰম ভালপোৱাবোৰ, তেওঁৰ দাঁতৰ ফাকেৰে সৰকি অহা হাঁহিটো, কেৰাহীকৈ মোৰ ফালে চোৱা চকুহাল, এটি কণমানি ল'ৰাৰ দৰে তেওঁৰ দুখন হাত, তেওঁৰ আউল বাউল চুলিবোৰ, চুলিবোৰৰ মাজত জিলিকি আছে কেইটামান পকা চুলি, দাড়িবোৰো তেওঁৰ দীঘল, কাটিবলৈ হয়তো সময় পোৱা নাই। বাৰে বাৰে তেওঁ মোলৈ চায়, চকুৰ ইংগিতেৰে বহু কথাই কৈছে। নোৱাৰিলোঁ ধৰি ৰাখিব তেওঁৰ প্ৰতি থকা উজুত মৰমবোৰক। থমকি যদি ৰৈ গ'লহেঁতেন সময়বোৰ, দুচকুৰ পৰা আঁতৰ নকৰিলোহেঁতেন তেওঁক, আৰু এটা দিন তেওঁৰ পৰা বিচাৰিম য'ত সময়বোৰ কেৱল আমাৰ হ'ব। অৱশেষত অপেক্ষাবোৰক অন্ত পেলাই বৰষুণ জাকৰ লগত মিলি গ'ল নিয়ৰ কণা। ভাৰতী কলিতা শেষত পাহিবা, মই তেওঁক ক'বলৈ বিচাৰোঁ, আপোনাক বহুত বেছি ভাল পাওঁ শুন। আজিৰ দৰে সদায় মোৰ ছায়া হৈ থাকক আপুনি। ধন্যবাদ পাহিবা, বহুত বেছি মৰম দিলোঁ ইমান সুন্দৰ অনুষ্ঠান এটা দিয়াৰ বাবে। থেংক ইউ ছ' মাচ ভাৰতী, আৰু তোমাৰ সুন্দৰ লাভ ষ্টৰিটি পঢ়ি আৰু জানি মোৰো ভাল লাগিল। আৰু আশা কৰোঁ তোমাৰ এই বিউটিফুল লাভ ষ্টৰী ধুনীয়াকৈ আগবাঢ়ি যাওক। আৰু আই এম শ্যৰ 2021 তুমি পঠিয়াইছিলা, এতিয়া 2022, চ' 3 বছৰ অতিক্ৰম কৰিলা। চ' আই উইচ ইউ লটছ অফ লাভ, হেপিনেছ এণ্ড প্ৰস্পেৰিটি ইন ইয়ৰ লাভ লাইফ। থেংক ইউ ছ' মাচ ফৰ শ্বেয়াৰিং ইয়ৰ ষ্টৰী। চ' এয়া আছিল আজিৰ লাভ ষ্টৰী, আজীৱন তোমাৰ কাষত ৰম। এতিয়া মই পাহিয়ে বিদায় লৈছোঁ, এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, ডু ফল ইন লাভ, ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, I love you. Red FM, bajate raho.
If your air conditioning or furnace stops working in the middle of the night, on a weekend or over a holiday, there's no reason to wait to get it fixed. Because Atlas Butler's always open, and we never charge any overtime or after-hours fees.
The Atlas Butler family is here to keep your family safe and comfortable. Call today, get it fixed today. That's our pledge to you.